আকাশবাণী গুৱাহাটী ডিব্ৰুগড় উজনি অসমৰ বাতৰিৰ সৈতে মই গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তী। ৰাজ্য চৰকাৰে অহা 19 মাৰ্চত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত 3,80,000 হিতাধিকাৰীলৈ গৃহ নিৰ্মাণৰ বাবে প্ৰথমটো কিস্তিৰ ধন বেংকযোগে হস্তান্তৰ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি এখন সংবাদমেলত এই কথা প্ৰকাশ কৰি কয় যে কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে তেওঁৰ শেহতীয়া অসম ভ্ৰমণৰ সময়ত চলিত বৰ্ষত ৰাজ্যখনত 3,60,000 নতুন আৱাসৰ বাবে মঞ্জুৰি দিয়াৰ কথা ঘোষণা কৰিছিল। এই আঁচনিৰ বাবে পূৰ্বে নিৰ্ধাৰিত অপেক্ষাৰত হিতাধিকাৰীৰ তালিকাত 7,60,000 লোকৰ নাম অন্তৰ্ভুক্ত হৈ আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ পৰৱৰ্তী সময়ত অহা এপ্ৰিল মে মাহত আৰু 3,80,000 হিতাধিকাৰীক এই আঁচনিৰ ধন প্ৰদানৰ ব্যৱস্থা কৰা হ'ব। তেওঁ কয় যে এই আঁচনিৰ হিতাধিকাৰী চিনাক্তকৰণ কৰিবলৈ ৰাজ্য চৰকাৰে পুনৰবাৰ জিঅ' টেগিং কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অনুমতি লৈছে। এই অনুসৰি দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে জিঅ' টেগিঙৰ ক্ষেত্ৰত অভিনৱ পন্থা গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এইবাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিষয়ৰ পৰিৱৰ্তে জীৱিকা সখীসকলে মহিলা আত্মসহায়ক গোটৰ সহযোগত গাঁৱে গাঁৱে গৈ জিঅ' টেগিং কৰিব। ইয়াৰ পাছতো জিঅ' টেগিঙৰ পৰা বঞ্চিত হৈ ৰোৱা লোকসকলৰ বাবে স্ব জিঅ' টেগিঙৰ ব্যৱস্থা কৰা হ'ব বুলি ডঃ শৰ্মাই জানিবলৈ দিয়ে। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগে আজি ধেমাজিত 2025-26 বিত্তীয় বৰ্ষৰ ৰাজ্যিক বাজেট সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰে। ভাৰতীয় জনতা পাৰ্টীৰ ধেমাজি জিলা সমিতিৰ মুখ্য কাৰ্যালয়ত আয়োজিত সংবাদমেলত মন্ত্ৰীগৰাকীয়ে এইবাৰৰ বাজেটখনক এখন নতুন তথা বিকশিত অসম সৃষ্টি কৰিব পৰা বাজেট বুলি মন্তব্য কৰে। বাজেটখনে ৰাজ্যৰ কৃষিখণ্ড আৰু ঔদ্যোগিক খণ্ডৰ বিকাশৰ লগতে গ্ৰাম্য অৰ্থনীতিৰ বিকাশতো অৰিহণা যোগাব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। 1,55,428,00,00 টকাৰ এই বাজেটে পৰৱৰ্তী বছৰটোৰ বাবে ৰাজ্যৰ আন্তঃগাঁথনিৰ উন্নয়ন আৰু জনকল্যাণমুখী আঁচনিৰ ৰূপৰেখা দাঙি ধৰিছে বুলি তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে আজি ধেমাজিৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে। ইয়াৰ আগেয়ে তেওঁ গোগামুখৰ গ্ৰাম্য জীৱিকা সমল কেন্দ্ৰত শিপিনীসকলৰ মাজত সূতা বিতৰণ কৰে। ধেমাজি জিলা আৰু ছেচন ন্যায়াধীশৰ আদালতে আজি ধৰ্ষণৰ গোচৰত দোষী সাব্যস্তৰ এজন লোকক 30 বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে 50,000 টকাৰ জৰিমনা বিহে। ন্যায়াধীশ কৌশিক হাজৰিকাৰ বিচাৰপীঠে আজি ধেমাজি বৰবাম দিহিঙীয়া গাঁৱৰ নীৰেণ চুতীয়া নামৰ লোকজনক 30 বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে 50,000 টকাৰ জৰিমনা বিহে। জৰিমনা অনাদায়ে তেওঁ অতিৰিক্ত 3 বছৰ কাৰাবাস খাটিব লাগিব বুলিও ৰায়টোত কোৱা হৈছে। 2021 চনত এগৰাকী 12 বছৰীয়া নাবালিকাক ধৰ্ষণৰ গোচৰত নীৰেণ চুতীয়াৰ বিৰুদ্ধে গোগামুখ থানাত গোচৰ ৰুজু কৰা হৈছিল। আদালতে বাদী আৰু বিবাদী পক্ষৰ যুক্তিতৰ্ক শুনাৰ পাছত অভিযুক্ত চুতীয়াক দোষী সাব্যস্ত কৰে আৰু আজি তেওঁৰ বিৰুদ্ধে শাস্তি ঘোষণা কৰে। আনহাতে 2022 চনত একেখন গাঁৱৰে সংঘটিত আন এটা ঘৰখনৰ ধৰ্ষণৰ গোচৰ সন্দৰ্ভত আজি একেখন আদালতে দীপাংকৰ গোহাঁই নামৰ আন এজন অভিযুক্ত 20 বছৰৰ সশ্ৰম কাৰাদণ্ডৰ ৰায়দানৰ লগতে 30,000 টকাৰ জৰিমনা বিহে। জৰিমনা আদায় নিদিলে 2 বছৰৰ অতিৰিক্ত কাৰাদণ্ড বিহা হ'ব। 2022 চনত এগৰাকী মহিলাক ধৰ্ষণ কৰাৰ অভিযোগত দীপাংকৰ গোহাঁইৰ বিৰুদ্ধে ধেমাজি আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছিল। ন্যায়াধীশ কৌশিক হাজৰিকাৰ আদালতে আজি 2021 চনত জোনাই আৰক্ষী থানাত ৰুজু হোৱা আন এগৰাকী নাবালিকা ধৰ্ষণৰ গোচৰত অভিযুক্ত চিলাপথাৰৰ 1 নম্বৰ দেবেন্দ্ৰনগৰৰ আনন্দ দাসক 20 বছৰৰ সশ্ৰম কাৰাদণ্ডৰ উপৰিও 20,000 টকাৰ জৰিমনা বিহে। আনহাতে আদালতে এই দুয়োগৰাকী অভিযুক্তক পক্সো আইনৰ অধীনত দোষী সাব্যস্ত কৰি এই গুৰুত্বপূৰ্ণ ৰায়দান কৰে বুলি চৰকাৰী পক্ষৰ অধিবক্তাৰ উদ্ধৃতি দি আমাৰ ধেমাজিৰ সংবাদদাতাই জনাইছে। যোৰহাট সদৰ থানাৰ উপ পৰিদৰ্শক ইন্দ্ৰেশ্বৰী সন্ধিকৈ আৰু কনিষ্টবল দীনেশ হিলং উৎকোচ লোৱাৰ অভিযোগত চাকৰিৰ পৰা নিলম্বন কৰা হৈছে। উল্লেখযোগ্য যে আনজন লোকক থানাৰ পৰা মুকলি কৰিবৰ বাবে এই দুয়োগৰাকী আৰক্ষীৰ লোকে 8,000 টকা উৎকোচ বিচাৰি হাতালৈতে ধৰা পৰাৰ পাছত তেওঁলোকক নিলম্বন কৰা হয়। গোলাঘাটত অনুষ্ঠিত হ'বলগীয়া অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ 121তম কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিৱেশন উপলক্ষে আজি গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত লাইকোঠা স্থাপন কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি পলা চাম্মাইকে ধৰি বিষয়ববীসকল উপস্থিত থাকে। ইয়াৰ পাছতে অধিৱেশনৰ শীৰ্ষ গীতটো মুকলি কৰা হয়। উল্লেখযোগ্য যে অহা 4 এপ্ৰিলৰ পৰা 3 দিনীয়াকৈ এই অধিৱেশন অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।